এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ বাতৰি সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, 17 ছেপ্টেম্বৰৰ পৰা 17 অক্টোবৰলৈ মাহজোৰা কাৰ্যসূচীৰে বিজেপিৰ সেৱা সংকল্প অভিযান, নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ঘোষণা, মিচিং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে বুৰুলি সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ আৰু দেশজুৰি কাইলৈ চলিত বৰ্ষৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত। বিজেপিৰ বৰ্ধিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয়। এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু অসম প্ৰভাৰী তথা ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হৰিশ দ্বিবেদী উপস্থিত থাকে। সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় ৰাজনীতিত 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অসমতে অহা 17 ছেপ্টেম্বৰৰ পৰা 17 অক্টোবৰলৈ সেৱা সংকল্প অভিযান, জনসেৱাই নাৰায়ণ সেৱা শীৰ্ষক মাহজোৰা কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই কাৰ্যসূচী সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়।
গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰী হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সুশাসনৰ যাত্ৰা অহা 2026 চনৰ 7 অক্টোবৰত 25 বছৰ স্পৰ্শ কৰিব। এই 25 বছৰীয়া যাত্ৰা প্ৰেৰণা আৰু আশাৰ প্ৰতীক, ৰাষ্ট্ৰৰ বাবে এটা সমৰ্পণৰ 25টা বছৰ, যাক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ। ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াই 17 ছেপ্টেম্বৰৰ পৰা 17 অক্টোবৰলৈ সেৱা আৰু সংকল্পৰ এটা অভিযান অসমত আৰু গোটেই দেশতে ৰূপায়ণ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। আজি আমাৰ দলৰ কাৰ্যকৰ্তাৰ সভাত আমি সেৱা আৰু সংকল্প অভিযানৰ বিষয়ে বিশদভাৱে আলোচনা কৰোঁ।
এই অভিযানৰ প্ৰথম কাৰ্যসূচী হিচাপে 17 ছেপ্টেম্বৰ প্ৰধানমন্ত্ৰীৰ জন্মদিনত আশীৰ্বাদৰ বন্তি শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। ইয়াৰ পিছত পৰ্যায়ক্ৰমে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰক্তদান শিবিৰ, স্বাস্থ্য সেৱামূলক কাৰ্যসূচী, স্বচ্ছতা অভিযান, যুৱ ছাত্ৰসকলৰ বাবে বিভিন্ন প্ৰতিযোগিতা আৰু সামাজিক সচেতনতা বৃদ্ধিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হ'ব। ইপিনে 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যৰ বিভিন্ন বিজেপি কাৰ্যালয় আৰু নিৰ্ধাৰিত স্থানত ৰক্তদান কাৰ্যসূচী অনুষ্ঠিত কৰি শিল্পীগৰাকীৰ প্ৰতি ৰাজ্যিক বিজেপিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিয়ে। নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে নগাঁও জিলাৰ জিলা আয়ুক্ত পদৰ পৰা শেহতীয়াকৈ স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰা দেৱাশীষ শৰ্মাৰ নাম প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। দলটোৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে তেওঁৰ প্ৰাৰ্থিত্বত অনুমোদন জনায়। উল্লেখযোগ্য যে নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে যোৱা সপ্তাহত অধিসূচনা জাৰি কৰা হয়। অহা 6 অক্টোবৰত ভোটগ্ৰহণ হ'বলগীয়া এই নিৰ্বাচনৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে অহা 16 ছেপ্টেম্বৰ পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। 9 অক্টোবৰত এই নিৰ্বাচনৰ ভোট গণনা কৰা হ'ব। নগাঁও সমষ্টিৰ লগতে দেশৰ 5টা বিধানসভা সমষ্টিতো নিৰ্বাচন অনুষ্ঠিত হ'ব। এই সমষ্টিকেইটা হ'ল তামিলনাডুৰ মাদুৰান্তকম আৰু ধাৰাপুৰম, পশ্চিমবংগৰ ৰেজিনগৰ আৰু নন্দীগ্ৰাম আৰু পুডুচেৰীৰ থাট্টানচাৱৰি। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে EVM আৰু VVPATৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেশ্যন আজি সমষ্টিটোৰ অন্তৰ্গত 2খন জিলাৰ সংশ্লিষ্ট জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। জিলা আয়ুক্ত অৰণ্য শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত এই প্ৰক্ৰিয়াৰ জৰিয়তে সমষ্টিভিত্তিকভাৱে ঢিং, ৰূপহীহাট, চামগুৰি, নগাঁও, বটদ্ৰৱা আৰু ৰহা বিধানসভা সমষ্টিৰ বাবে EVM আৰু VVPATসমূহ কম্পিউটাৰাইজড লটাৰীৰ জৰিয়তে হাৰ্ডডিষ্ট কৃতভাৱে আবণ্টন কৰা হয়। সকলো মূল ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত সম্পন্ন এই কাৰ্যসূচীত অতিৰিক্ত জিলা আয়ুক্ত গোপাল শৰ্মা, নিৰ্বাচন বিষয়া প্ৰতিষা দত্ত আৰু সহকাৰী আয়ুক্ত শেখৰণ ফুকন উপস্থিত থাকে। উল্লেখযোগ্য যে সমষ্টিটোৰ উপ নিৰ্বাচন সন্দৰ্ভত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সভাপতিত্বত স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিৰ সৈতে কালি এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত নিৰ্বাচনী অধিসূচনা, আদৰ্শ আচৰণ বিধি আৰু নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভৰ নিৰ্দেশনাসমূহ ৰাজনৈতিক দলসমূহক অৱগত কৰা হয়। এই বৈঠকতে নিৰ্বাচনী ব্যয় পৰ্যবেক্ষণৰ বিভিন্ন দিশ সন্দৰ্ভতো আলোচনা কৰা হয়। ভোটগ্ৰহণৰ দিনা পৰিচয় নিশ্চিতকৰণৰ বাবে ইউ পি আই চিৰ উপৰি নিৰ্ধাৰিত 12টা বিকল্প নথিৰ যিকোনো এখন নথি ভোটদাতাই প্ৰদৰ্শন কৰিব পাৰিব বুলিও ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকলক অৱগত কৰা হয়। একেদৰে মনোনয়নৰ ক্ষেত্ৰত প্ৰাৰ্থীসকলক স্পষ্ট ফটো দাখিল কৰিবলৈ পৰামৰ্শ দিয়া হয়। আজিৰে পৰা হ'বলগীয়া ই ভি এমৰ ৰেণ্ডমাইজেচন আৰু কমিশ্যনিং প্ৰক্ৰিয়াৰ সময়ত প্ৰাৰ্থী অথবা অনুমোদিত প্ৰতিনিধিৰ উপস্থিতিৰ গুৰুত্বৰ বিষয়েও বৈঠকত অৱগত কৰা হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। সমাগত মিচিং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন 2026ৰ বাবে 26 বুৰুলি সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা আজি বিয়লি 3 বজাত তেজপুৰ স্থিত শোণিতপুৰৰ জিলা উন্নয়ন কাৰ্যালয়ৰ কক্ষত আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয়। অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশনাত যোৱা 1 জানুৱাৰী যোগ্যতা অৰ্জনৰ তাৰিখ হিচাপে গণ্য কৰি মিচিং স্বায়ত্ত শাসিত পৰিষদৰ নিয়ম 2005ৰ নিয়ম 16ৰ অধীনত এই চূড়ান্ত ভোটাৰ তালিকাখন প্ৰস্তুত কৰা হয়। প্ৰকাশিত চৰকাৰী তথ্য অনুসৰি 26 বুৰুলি সমষ্টিৰ অন্তৰ্গত মুঠ 17টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু 23খন অধিসূচিত মিচিং গাঁও আছে। পূৰ্বৰ খচৰা ভোটাৰ তালিকাত 3705গৰাকী পুৰুষ আৰু 3644গৰাকী মহিলাকে ধৰি মুঠ 7449গৰাকী ভোটাৰ আছিল। ইফালে আজি প্ৰকাশিত চূড়ান্ত ভোটাৰ তালিকাত ভোটাৰৰ সংখ্যা বৃদ্ধি পাই 7504গৰাকী হৈছেগৈ। জনসাধাৰণে নিজৰ নাম অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ অফিচিয়েল ৱেবছাইট erm.ssec.assam.gov.in-ত নিৰ্বাচন আয়োগে প্ৰদান কৰা এপিক নম্বৰৰ জৰিয়তে পৰীক্ষা কৰিব পাৰিব। ইয়াৰ উপৰি ৱেবছাইটৰ চিটিজেন কৰ্ণাৰৰ পৰা নিজৰ ভোটগ্ৰহণ কেন্দ্ৰৰ ভোটাৰ তালিকা ডাউনলোড কৰিব পাৰিব। এই তালিকাখন শোণিতপুৰ জিলা চৰকাৰী ৱেবছাইট শোণিতপুৰ.gov.in-তো ৰাইজৰ সুবিধাৰ্থে উপলব্ধ কৰা হৈছে বুলি শোণিতপুৰৰ জিলা আয়ুক্তৰ এখন প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰা হৈছে। দেশজুৰি কাইলৈ চলিত বৰ্ষৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। লোক আদালতৰ জৰিয়তে দেৱানী, আপোচবিহীন ফৌজদাৰী, চেক বাউঞ্চ, বৈবাহিক পাৰিবাৰিক বিবাদ, মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ, বেংকৰ ঋণ আৰু বিদ্যুৎ সম্পৰ্কীয় গোচৰৰ লগতে প্ৰাক আদালত পৰ্যায়ত বিবাদ নিষ্পত্তি কৰা হ'ব। ইয়াৰ অংশ হিচাপে দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ ফেকামাৰিস্থিত জিলা আদালতৰ চৌহদত কাইলৈ পুৱা 9 বজাৰ পৰা ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এইবেলি জিলাখনত প্ৰায় 2 সহস্ৰাধিক গোচৰ নিষ্পত্তিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইতিমধ্যে বিভিন্ন গোচৰৰ জৰিয়তে প্ৰায় 20 লাখ টকা জমা হৈছে বুলি জিলা আইন সেৱা বিষয়া প্ৰাধিকৰণৰ উচ্চ বৰ্গৰ সহায়ক মেহবুবুল ইছলাম খিলিজীয়ে প্ৰকাশ কৰিছে। শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। পুৱা 11 বজাৰ পৰা বিয়লি 3 বজা পৰ্যন্ত 42টা ৱাৰ্ডৰ মনোনীত প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰে। বিজেপি মিত্ৰজোঁটৰ লগতে কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলেও বিশাল শোভাযাত্ৰাৰে মনোনয়ন পত্ৰ দাখিল কৰা পৰিলক্ষিত হয়। মনোনীত প্ৰাৰ্থীসকলে, দলীয় কৰ্মী আৰু শুভাকাংক্ষীসকলে হাতে হাতে দলীয় পতাকা লৈ শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। অহা 14 ছেপ্টেম্বৰ প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ'ব আৰু 17 ছেপ্টেম্বৰত বিয়লি 3 বজা পৰ্যন্ত প্ৰাৰ্থীসকলে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন অহা 3 অক্টোবৰত অনুষ্ঠিত হ'ব। তিতাবৰ সমজিলাৰ চাহ বাগিচা অঞ্চলসমূহত ই শ্ৰম পঞ্জীয়ন আৰু প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ ফলপ্ৰসূ ৰূপায়ণৰ উদ্দেশ্যে আজি এখন আলোচনা সভা অনুষ্ঠিত হয়। তিতাবৰৰ শ্ৰম পৰিদৰ্শকৰ কাৰ্যালয়ত শ্ৰম কল্যাণ বিভাগ অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিত সভাখনত আঁচনি দুখনৰ বিষয়ে অধিক সজাগতা সৃষ্টি, যোগ্য হিতাধিকাৰী পঞ্জীয়ন আৰু আঁচনিসমূহৰ অধীনত যোগ্য হিতাধিকাৰীসকলক ফলপ্ৰসূভাৱে সামৰি লোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ৰাজ্য চৰকাৰ পৰিয়াল কল্যাণ বিভাগৰ স্বাস্থ্য সেৱাৰ সঞ্চালক তথা গোলাঘাট জিলাৰ অভিভাৱক বিষয়া কমলজিৎ তালুকদাৰে আজি জিলাখনত উপস্থিত হৈ মৰঙী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত তেওঁ ইউ ইন প্ৰতিষেধক, মাতৃ শিশু সেৱা, আই চি ইউকে ধৰি বিভিন্ন স্বাস্থ্য সেৱাৰ বুজ লয়। তেওঁ লগতে চিকিৎসক, স্বাস্থ্যকৰ্মী, ৰোগী আৰু পৰিচাৰকৰ সৈতেও মত বিনিময় কৰে। ইয়াৰ পিছতে জিলা উপায়ুক্ত বিশ্বজিৎ ফুকনৰ সভাপতিত্বত জিলা পৰ্যায়ৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। সোতৰ ছেপ্টেম্বৰৰ পৰা 17 অক্টোবৰলৈ মাহজোৰা কাৰ্যসূচীৰে বিজেপিৰ সেৱা সংকল্প অভিযান, নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ঘোষণা, মিচিং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে বুৰুলি সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ আৰু দেশজুৰি কাইলৈ চলিত বৰ্ষৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।